নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কালি ৰাজ্যৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আটাইকেইগৰাকী ব্যক্তিয়ে কয় যে এছ আই টিয়ে তেওঁলোকক তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰে যদিও মৰণোত্তৰ পৰীক্ষা বা তেনে কোনো ধৰণৰ গোপনীয় তথ্য তেওঁলোকক প্ৰদান কৰা নাই। ছিংগাপুৰতো সমান্তৰালভাৱে এই ঘটনাৰ তদন্ত চলি থকা বুলি এছ আই টিয়ে অৱগত কৰাৰ কথা তেওঁলোকে উল্লেখ কৰে। উল্লেখযোগ্য যে 20গৰাকী ব্যক্তিক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল যদিও 6গৰাকী ব্যক্তিয়ে বৈঠকত উপস্থিত হয়। বৈঠকত ডাঃ শুভ্ৰ কিংকৰ গোস্বামী, সঞ্জীৱ ফুকন, অতনু ভূঞা, প্ৰাঞ্জল শইকীয়া, ডাঃ হিতেশ বৰুৱা আৰু শিৱানু বৰা উপস্থিত আছিল। ইফালে তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়িছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমক প্ৰকাশ কৰিছে।
একেবাৰে লেহেমীয়া হ'ব নোৱাৰে, মই প্ৰত্যক্ষভাৱে জানো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই প্ৰায় দিনটোত 4-5 বাৰ কথা পাতোঁ। তেখেতে আমাক জনাই পূৰ্ণ গতিত চলি আছে, কিন্তু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হওঁতে অকণ সময় লাগে। 15-20 দিনত এনেকুৱা এটা ডাঙৰ কেছৰ তদন্ত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়। কিন্তু এটা কথা কওঁ, জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালে ন্যায় পাব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব। তাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আজি এছ আই টিয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাব। 14 দিনৰ ম্যাদৰ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত তদন্তকাৰী গোটে দুয়োকে আদালতত হাজিৰ কৰাব। যোৱা 1 অক্টোবৰত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল। ইপিনে ঘটনা সন্দৰ্ভত আজি পুনৰ 3গৰাকী প্ৰৱাসী অসমীয়া চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ সম্ভাৱনা আছে। এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ ফলাফলসমূহৰ ফলাফল আজি ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে দিনৰ 10:30 বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে আজিৰে পৰা 17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও প্ৰকাশ কৰে। চলিত মাহৰ ভিতৰতে 35,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা 5 বছৰত 2 লাখতকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। নৱেম্বৰত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 162 সংখ্যক জয়ন্তী কালি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত আয়োজিত জয়ন্তী উপলক্ষে বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এখন সভা আয়োজিত হয়। ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই আগধৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ উপসভাপতি তথা শিক্ষক সাংবাদিক যাদৱ গগৈয়ে বন্তি প্ৰজ্বলন কৰে। বেজবৰুৱাৰ জয়ন্তী উপলক্ষে সন্ধিয়া ডিব্ৰুগড় সাহিত্যসভাৰ ভৱনতো পোহৰেৰে উজ্বলাই তোলা হয়। ৰাজ্য চৰকাৰে যোৱা এপ্ৰিলত অনুষ্ঠিত কৰা ঝুমই বিনন্দিনী শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক কাইলৈ সম্বৰ্ধনা জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাইলৈ দিনৰ 11 বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও সাংসদ আৰু বিধায়ক উপস্থিত থাকিব। উল্লেখযোগ্য যে চৰকাৰে সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক যোৱা ছেপ্টেম্বৰত মাননি প্ৰদানৰ বাবে চিন্তা চৰ্চা কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া সম্ভৱ নহল। সেয়ে কাইলৈ এইসকল যুৱক যুৱতীক গুৱাহাটীত সম্বৰ্ধনা জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰূষা সেতু শীৰ্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পৰ্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ কিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। যোৱা 10 অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ 39টা সমষ্টিভিত্তিক স্বাস্থ্যমেলাত 10,000ৰো অধিক 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ প্ৰাথমিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাৰ খোৱাং ধেমেচি চিলচিলি কলাৰুগাঁৱত কোষ্টগাঁৱৰ সমাজকৰ্মী তপন দত্তৰ কালি নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছৰ। তেওঁৰ মৃত্যুত ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত। নমস্কাৰ।